সম্ভাৱনা দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পৰহিলৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 78 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত ৰোড শ্বত অংশ ল'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও শ্ৰীশ্বাহৰ সৈতে ৰোড শ্বত উপস্থিত থাকিব। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী আসনৰ পৰা বিজেপিয়ে বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একেখন আসনৰ বাবে কংগ্ৰেছে মীৰা বৰঠাকুৰক প্ৰক্ষেপ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি আন বিৰোধী দলসমূহৰ জ্যেষ্ঠ নেতাসকলেও গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ চলাব। এই পৰ্যায়ত গুৱাহাটীৰ লগতে বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইফালে বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজী নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত সুনীত ছত্তাৱানে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী, মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি হৈ লালগণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 57টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ 7খন আসন, হাৰিয়ানাৰ 10খন, উত্তৰ প্ৰদেশৰ 14খন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ, ওড়িশাৰ 6খন আৰু ঝাৰখণ্ডৰ 4খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে অহা 6 মেলৈ মনোনয়ন দাখিল কৰিব পাৰিব। 7 মেত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ 9 তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা 25 মেত এই পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 জুনত সকলো পৰ্যায়ৰ একেলগে ভোটগণনা কৰা হ'ব। মুম্বাই উত্তৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ সুৰক্ষিত হোৱাৰ লগতে সমৃদ্ধিৰ দিশে আগবাঢ়িছে। বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে বিৰোধী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কালি কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মুম্বাইৰ বিজেপি দলৰ সভাপতি তথা বিধায়ক আশীষ চেলাৰ, সাংসদ গোপাল ছেট্টী আদিয়েও এই ৰোড শ্বত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 20 মেত মুম্বাই উত্তৰ লোকসভা সমষ্টিত 5ম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ওড়িশাৰ বেহহামপুৰত আম্বাপুৰত কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই বিজেপিৰ নেতৃতাধীন NDA চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই নিৰ্বাচনত ওড়িশাক উন্নয়নৰ দিশত আগবঢ়াই নিয়া হ'ব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে কালি মুম্বাইৰ বোম্বে হাস্পতালত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মধ্যকালীন বাৰ্ষিক সন্মিলন উদ্বোধন কৰে। নেচনেল একাডেমি অব মেডিকেল ছায়েন্স আৰু বোম্বে হস্পিটেলৰ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। কৃত্ৰিম বুদ্ধিমত্তাক স্বাস্থ্যসেৱাৰ দৃষ্টিভংগী সলনি কৰিবলৈ লোৱা বৈপ্লৱিক প্ৰযুক্তি বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ খৰচ হ্ৰাস কৰাত সহায় কৰিব। প্ৰযুক্তিৰ শক্তিক সহায় হিচাপে লৈ চিকিৎসক আৰু বিশেষজ্ঞসকলক ৰোগীৰ সৈতে ব্যক্তিগতভাৱে ভাল যোগাযোগ বজাই ৰাখিবলৈ ৰাজ্যপালগৰাকীয়ে আহান জনায়।
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমাগত 3টা দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অনাগত 2 দিনত পূব ভাৰতত তাপমাত্ৰা প্ৰায় 1-2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পিছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। আনহাতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাশ্মীৰৰ শ্ৰীনগৰ লেহ ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত পৰ্যটকৰ এখন বাহন পথৰ দাঁতিত বাগৰি পৰে। ইয়াৰ পাছত মধ্য কাশ্মীৰৰ গণ্ডাৱাল জিলাৰ গগনগিৰ সোনামাৰ্গ এলেকাত চাৰিজন লোকৰ শৱদেহ উদ্ধাৰ কৰা হয়। বিষয়াসকলে জনোৱা অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে উদ্ধাৰ অভিযানত নামি পৰে। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই এটা শোকবাৰ্তাযোগে নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰত এটা উইকেট হেৰুৱাই 206 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকছে সৰ্বাধিক 100 ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 70 ৰাণ কৰি অপৰাজিত হৈ থাকে। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত চেন্নাই ছুপাৰ কিংছ দলটো 78 ৰাণত বিজয়ী হয়। আনহাতে আজি সন্ধিয়া 7:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। মহিলা ক্ৰিকেটত বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে কালি বাংলাদেশক 44 ৰাণত পৰাস্ত কৰে। খেলখনত আয়োজক বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 101 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সুবিধা লাভ কৰে। ভাৰতে 20 অভাৰত 7টা উইকেট হেৰুৱাই 145 ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ ৰাবেয়া খানে 3টা উইকেট দখল কৰে। পাঁচখন খেলৰ শৃংখলাৰ দ্বিতীয়খন খেল মঙলবাৰে অনুষ্ঠিত হ'ব। পাঁচখন খেলৰ আটাইকেইখন খেল বাংলাদেশৰ ছিলেটৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে 5টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈ ধীৰাজ তৰুণদেৱ আৰু প্ৰবীণ যাদৱে দক্ষিণ কোৰিয়াক হেৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয়। এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইফালে দীপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ লিম চিয়নৰ হাতত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে এছিয়ান গেমছৰ খিতাপ বিজয়ী জ্যোতি সুৰেখা ভেন্নামে ব্যক্তিগত শাখাত কালি দেশৰ হৈ চতুৰ্থটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈ প্ৰিয়াংশে ব্যক্তিগত শাখাত ৰূপৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমত ৰোড শ্বত অংশ ল'ব। নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিন পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পৰহিলৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 9 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 78 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।